গালাটীয়া পত্ৰ 5 অধ্যায়, খ্ৰীষ্টে আমাক স্বাধীন কৰিছে যাতে আমি স্বাধীনভাৱে থাকিব পাৰোঁ, এতেকে সুস্থিৰ হওক, পুনৰ দাসত্বৰ ফাণ্ডত নপৰিব। চাওক, মই পৌলে আপোনালোকক কি কৈছো, যদি আপোনালোকে চুন্নত কৰা যোগেদি পুনৰ বিধিবোৰলৈ ঘূৰি যায় তেনেহ'লে খ্ৰীষ্টত আপোনালোকৰ একো লাভ নহ'ব। পুনৰ মই সকলো মানুহক সাক্ষ্য দি কওঁ যে আপোনালোকে যদি চুন্নত হ'বলৈ বিচাৰি আছে তেতিয়াহ'লে প্ৰতিজনে বিধান পালন কৰিব লাগিব। পূৰ্বতে আপোনালোক খ্ৰীষ্টৰ পৰা বিচ্ছিন্ন হৈ আছিল, আপোনালোক সকলোৱে বিধানৰ দ্বাৰাই বিচাৰত গ্ৰহণীয় হোৱাটো বিচাৰিছিল, এইদৰে আপোনালোক অনুগ্ৰহৰ পৰা খহি পৰিছিল। কিয়নো আমি আত্মাৰ যোগেদি বিশ্বাসৰ দ্বাৰাই ধাৰ্মিকতাৰ আশা লৈ বাট চাই আছো, কিয়নো খ্ৰীষ্ট যীশুত চুন্নত আৰু অচুন্নতৰ একো সাৰ্থকতা নাই, কিন্তু ইয়াৰ পৰিৱৰ্তে প্ৰেমৰ যোগেদি একমাত্ৰ বিশ্বাসে কাৰ্য সাধন কৰে। আপোনালোকে ভালদৰে দৌৰিছিল, পাছত কোনে আপোনালোকক সত্যক নামানিবলৈ বাধ্য জন্মালে? যিজনে আপোনালোকক প্ৰৰোচনা কৰিছে সেইজন আপোনালোকক আহ্বান কৰাজনৰ পৰা অহা নহয়। অলপ খমিৰে সনা পিঠাগুড়ি আটাইখিনিকে ওলাই আপোনালোকে যে আন কোনো বিষয় নাভাবে এই বিষয়ে প্ৰভূত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে, কিন্তু যিজনে আপোনালোকক অস্থিৰ কৰে সেইজনে নিজ দণ্ড ভোগ কৰিব, তেওঁ যিকোনোৱেও নহওক। হে ভাইসকল, মই যদি চুন্নত হোৱা বিধান ৰাজহুৱাভাৱে প্ৰচাৰ কৰোঁ তেনেহ'লে মই কিয় এতিয়াও নিৰ্যাতন ভোগ কৰি আছো? কিন্তু চুন্নতৰ প্ৰয়োজন সমানে যদি এতিয়াও কওঁ তেতিয়াহ'লে ক্ৰুচৰ বিঘিনি লুপ্ত হ'লহেঁতেন। যিসকলে আপোনালোকক ভুল ধাৰণা দি আছে তেওঁলোকে নিজে আগুৱাই যাওক আৰু নিজে নিজৰ অন্ধকুহু ছেদন কৰক। হে ভাইসকল, আপোনালোক স্বাধীনতাৰ বাবেহে আমন্ত্ৰিত হ'ল। আপোনালোকৰ এই স্বাধীনতা কেৱল মাংসৰ অভিলাষ পূৰৰ কৰিবৰ কাৰণে নহওক, কিন্তু প্ৰেমৰ যোগেদি এজনে আনজনৰ সেৱা কৰ্ম কৰক, কিয়নো সকলো বিধান সিদ্ধ হৈ এটা আজ্ঞাতে স্থিৰ আছে, সেইটো হ'ল তোমাৰ চুবুৰীয়াক নিজৰ নিচিনাকৈ প্ৰেম কৰা। কিন্তু আপোনালোকে যদি পৰস্পৰৰ মাজত খোৱা কোমোৰা কৰি থাকে তেনেহ'লে সাৱধান হ'ব যাতে আপোনালোকে এইদৰে ইজনে সিজনৰ অনিষ্ট সাধন নকৰে। আত্মাৰ বশত থিয়ে থাকিবলৈ উদগনি। কিন্তু মই কওঁ আপোনালোকে আত্মাৰে চলক, যাতে কোনোমতে আপোনালোকে মাংসৰ অভিলাষবোৰ নকৰিব, কিয়নো মাংসই আত্মাৰ বিৰুদ্ধে আৰু আত্মাই মাংসৰ বিৰুদ্ধে অভিলাষ কৰে। কাৰণ আপোনালোকে যি কৰিবলৈ ইচ্ছা কৰে তাক যেন আপোনালোকে নকৰে তাৰ কাৰণে এই দুয়ো পৰস্পৰ বিৰোধী। কিন্তু আপোনালোকে যদি আত্মাৰ দ্বাৰাই চলিত হয় তেনেহ'লে আপোনালোক বিধানৰ অধীন নহয়। এতিয়া মাংসৰ কাৰ্যবোৰ দৃশ্যমান, এই ব্যভিচাৰ, অহুচি কাৰ্য, লম্পট আচৰণ, মূৰ্তি পূজা, মায়া কৰ্ম, নানাবিধ শত্ৰুতা, বিবাদ, ঈৰ্ষা, খংৰাগ, বিৰোধ বিভেদ, নানা মত, অসূয়া, মত্ততা, হিংসুক, মতলীয়া হৈ হাই কাজিয়া কৰা আৰু এইবোৰৰ নিচিনা আন আন অপৰাধ কৰ্ম, এই সকলো বিষয়ৰ ওপৰত মই যেনেকৈ পূৰ্বতে আপোনালোকক সাৱধান কৰি কৈছিলোঁ তেনেকৈ এতিয়াও কৈছোঁ, যিসকলে এনে আচৰণ কৰে তেওঁলোকে ঈশ্বৰৰ ৰাজ্যত অধিকাৰ নাপাব। কিন্তু আত্মাৰ ফল হ'ল প্ৰেম, আনন্দ, শান্তি, চিৰ সহিষ্ণুতা, দয়া, মংগলভাৱ, বিশ্বাস, মৃদুভাৱ, ইন্দ্ৰিয় দমন, এইবোৰৰ বিৰুদ্ধে কোনো বিধান নাই। আৰু যিসকল খ্ৰীষ্ট যীশুৰ তেওঁলোকে মানসিক অভিলাষেৰে সৈতে কুভাৱনা আৰু আসক্তিক কোচত দিলে। আমি যদি আত্মাৰে জীয়াই থাকোঁ তেনেহ'লে আত্মাৰে চলো হওক, সেয়েহে আমি ইজনে সিজনৰ খং তুলি আৰু ইজনে সিজনৰ হিংসা কৰি অনৰ্থক অহংকাৰ নকৰোঁ হওক।